এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীত উত্তেজনা অব্যাহত, হিংসাত্মক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত আজি এজন লোকৰ মৃত্যু, কাৰ্বিবাহাৰত অনিৰ্দিষ্টকাললৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ উদ্যমী মহিলাসকলক চেক বিতৰণ, কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পডকাষ্ট আৰম্ভ, আজি প্ৰথমটো অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ, আৰু ভাৰত শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি টুৱেণ্টি শৃংখলাৰ আজি বিশাখাপট্টনমত দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি আজি অধিক অৱনতি ঘটে। আৰক্ষীৰ গুলীচালনাত আজি আহত এজন লোকৰ বিয়লি চিকিৎসালয়ত মৃত্যু ঘটে। আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনোৱা মতে, খেৰনীৰ সমীপৰ ঠেলাংপিত আজি আন্দোলনকাৰী পক্ষৰ বহু লোক সমবেত হয় আৰু তেওঁলোকে ডংকা মোকামলৈ বুলি শোভাযাত্ৰা উলিয়াই কপিলী দলঙৰ ওচৰ পায়। আৰক্ষীয়ে শোভাযাত্ৰাকাৰীসকলক খেদি পঠিয়াবলৈ চেষ্টা চলায়। আনহাতে কপিলী দলঙৰ আনটো পাৰত আন্দোলন বিৰোধী পক্ষৰ একাংশ লোকে অৱস্থান কৰি থাকে। আৰক্ষীয়ে এই দলটোক তাৰ পৰা আঁতৰাই পঠিয়ায় যদিও আন্দোলনকাৰী পক্ষই আৰক্ষীৰ বাধা নিষেধ নেওচি বাৰে বাৰে সমবেত হয়। প্ৰতিবাদকাৰীৰ একাংশই আৰক্ষীলৈ শিলগুটি দলিয়ায় আৰু লাঠি আৰু অন্য অস্ত্ৰৰে আক্ৰমণ চলায়। এই আক্ৰমণত শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি কেইবাগৰাকীও আৰক্ষীৰ লোক আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমে লাঠিচালনা আৰু পাছত গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত সিংথি তিমুং নামৰ এজন লোক আহত হয় আৰু তাৰ পাছত তেওঁৰ হাস্পতালত মৃত্যু হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ প্ৰশাসনে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে মোবাইল ইণ্টাৰনেট সেৱা আজি আবেলিৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কৰিছে। চৰকাৰী সূত্ৰই দিছপুৰত প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত অৱশ্যে ভইচ টেলিফোন সেৱা আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা অব্যাহত থাকিব। পৰিস্থিতি পৰ্যালোচনাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অখিলেশ কুমাৰ সিং, আৰক্ষী মহাপৰিদৰ্শক শিৱপ্ৰসাদ গাঞ্জালাই ডংকা মুকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰাইছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডাঃ অনুজ পেগুৱেও বৰ্তমান ডংকা মুকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি উপশমৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।
আজি মই অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, তেওঁক লগত লৈ এই অনশনস্থলীত আহি কাৰ্বি ৰাইজৰ লগত মই আলোচনাত অনুষ্ঠিত কৰোঁ আৰু অসম চৰকাৰৰ তৰফৰ পৰা মই তেওঁলোকক অনুৰোধ জনাওঁ যে অসম চৰকাৰ জনজাতীয়সকলৰ সমস্যা, তেওঁলোকৰ ভূমিৰ অধিকাৰ এইটোক লৈ খুবেই সংবেদনশীল আৰু সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ধাৰাবাহিকভাৱে পদক্ষেপ লৈ আহিছে। কাৰ্বি আংলঙৰ যিটো ভূমিৰ সমস্যা, এইটো মূলতঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইয়াক চোৱা চিতা কৰে। তেওঁলোকক আহ্বান জনাওঁ যে অসম চৰকাৰে অতি শীঘ্ৰে এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব, অৰ্থাৎ ৰাজ্য চৰকাৰ, কাউন্সিল আৰু আন্দোলনকাৰী ৰাইজৰ প্ৰতিনিধিক লগত লৈ এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব আৰু তেতিয়ালৈকে তেওঁলোকৰ যি আন্দোলনৰ কাৰ্যসূচী আছিল, অনশন আছিল, তাক স্থগিত ৰখাৰ বাবে মই আহ্বান জনাওঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত উদ্যমী মহিলাসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। চাবুৱা সমষ্টিৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত সমষ্টিটোৰ 21,198গৰাকী মহিলাক আঁচনিখনৰ অধীনত 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন, সাংসদ ৰামেশ্বৰ তেলী কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
আজি চাবুৱাত আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। মাকুমতো আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। অহাকালি আমি নাহৰকটীয়াত বিতৰণ কৰিম। মূলতঃ ডিব্ৰুগড় জিলাত দুলীয়াজানো আৰু খোৱাঙক বাদ দিলে গোটেইকেইটা সমষ্টিত হৈ যাব। পিছৰ এটা দিনত আহি দুলীয়াজান আৰু খোৱাঙতো আমি এই পুঁজি বিতৰণ কৰিম।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত কাইলৈৰ পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। 14 দিনীয়াকৈ হ'বলগীয়া গ্ৰন্থমেলা সন্দৰ্ভত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সবিশেষ তথ্য প্ৰকাশ কৰে। সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কাইলৈ বিয়লি 3 বজাত হ'বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীও উপস্থিত থকাৰ কথা। কাইলৈ গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত হ'বলগীয়া অনুষ্ঠানটো সঞ্চালনা কৰিব বিশিষ্ট লেখক সুমন্ত চলিহাই। আলোচক হিচাপে বিশিষ্ট সংগীত শিল্পী কমল কটকী, ৰঞ্জন বেজবৰুৱা, লেখক সমালোচক ডঃ বিৰিঞ্চি কুমাৰ দাসেও অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কাইলৈ গ্ৰন্থমেলাৰ প্ৰাংগণতে ইতিমধ্যে বাছনি লাভ কৰা 818গৰাকী 40 বছৰ অনুৰ্ধ লেখক লেখিকাক মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সম্বৰ্ধনা জ্ঞাপন কৰিব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্ৰামীণ বা জি ৰামজি আঁচনিখন সন্দৰ্ভত আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশ অনুযায়ী আজি নিশা 8:02 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে এটা পডকাষ্ট প্ৰচাৰ কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে এই পডকাষ্টত অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংবাদদাতা আমিনুল হক জোৰদাৰ আৰু সম্পাদনা কাৰ্যবাহী পৰিস্মিতা দিহিঙীয়াই। আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখা আৰু গুৱাহাটী দূৰদৰ্শনৰ কেমেৰা বিভাগৰ সহযোগত প্ৰস্তুত কৰা এই পডকাষ্ট আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউটিউব চেনেলযোগে প্ৰচাৰিত হ'ব। বৰ্তমান সময়ত অতি জনপ্ৰিয় হৈ উঠা পডকাষ্ট প্ৰচাৰণত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজিৰ এই অনুষ্ঠানৰ যোগেৰে প্ৰৱেশ কৰিলে। বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্ৰামীণ বা জি ৰামজি আঁচনি কাৰ্যকৰী কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হৈছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। তেওঁ কৃষকসকলক চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আগুৱাই অহাৰ বাবে আহ্বান জনায়।
সদ্যসমাপ্ত আমাৰ লোকসভাৰ ধনত এখন নতুন বিল গ্ৰহণ হৈছে। এইখন বিল হৈছে বিকশিত ভাৰত জি ৰামজি, এটা অধিসূচনা তেওঁলোকে ইতিমধ্যে পাছ কৰিছে। এইখনৰ অধীনত নিশ্চিত নিয়োগ আঁচনি, আগতে যি আমাৰ এম এনৰেগা আছিলে, সেইটোৰ 100 দিনৰ পৰিৱৰ্তে তেওঁলোকে 125 দিন কৰিব বিচাৰিছে। পঞ্চায়তৰ কনচেনচাছত 60 দিন এই আঁচনিৰ কোনোধৰণৰ ৰূপায়ণ নহ'ব। সেই 60 দিন কৃষকসকলে যাতে তেখেতসকলৰ নিজৰ কামত ব্যস্ত থাকিব পাৰে, আৰু 60 দিনৰ বাহিৰৰ সময়খিনিৰ ভিতৰত তেওঁলোকে 125 দিন চৰকাৰী আঁচনিত তেখেতসকলে তেখেতসকলৰ শ্ৰমদান কৰি প্ৰত্যেকখন গাঁৱতে কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা যাব পঞ্চায়ত লেভেলতে আলোচনা কৰি তেওঁলোকে সিদ্ধান্ত ল'ব যে অনাগত 20 বছৰত আমাৰ গাঁওখনত কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগে কৃষিত এটা বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ কাৰণে।
উল্লেখযোগ্য যে এই অভিলাষী আঁচনিখনৰ অধীনত 1,51,000 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ লোৱা হৈছে। শ্ৰমিকসকলক পূৰ্বৰ 100 দিনৰ পৰিৱৰ্তে বিধিগতভাৱে বৰ্তমান 125 দিনৰ নিয়োগ নিশ্চিত কৰা হৈছে। দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত কৃষকসকলে আগবঢ়োৱা বৰঙণিৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হৈছে। কৃষকৰ কল্যাণ আৰু গ্ৰামীণ বিষয় সন্দৰ্ভত থকা গভীৰ জ্ঞানৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আজিৰ এই দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰা হয়। দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কৃষকসকলৰ ত্যাগৰ স্বীকৃতি আৰু তেওঁলোকৰ সন্মানাৰ্থে প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে জয়ন্তী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমতো আজি এই দিৱস উপলক্ষে চৌধুৰী চৰণ সিঙক স্মৰণ কৰি কাৰ্যসূচী অনুষ্ঠিত হয়। দেশৰ 5ম প্ৰধানমন্ত্ৰী সিঙৰ জয়ন্তী উপলক্ষে আজি হোজাই জিলাৰ লংকাত ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত অন্নদাতা উৎসৱ পালন কৰা হয়। এই অনুষ্ঠানত লামডিং সমজিলা আয়ুক্ত এছ বি আইৰ উপ মহাপ্ৰবন্ধক সংগীতা ভাস্কৰ এমৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ অংশ হিচাপে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, মাল্লাৰ্পণকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। বজালি জিলা সদৰ পাঠশালা ৰেল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইল ৰেলগাড়ীখনৰ ষ্টপেজ দিয়াৰ বাবে আহান জনাই পাঠশালা প্ৰেছ ক্লাবে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীলৈ দুখন সুকীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। প্ৰেছ ক্লাবৰ প্ৰতিনিধিসকলে স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে ষ্টেচনটোত দেশৰ ৰাজধানী সংযোগী ৰেলখন ৰখোৱাটো জনসাধাৰণৰ সুবিধাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। নৱগঠিত জিলাখনৰ সদৰ পাঠশালা সকলো দিশৰ পৰাই গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত পাঠশালা ৰেল ষ্টেচনৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হয়। এই স্মাৰক পত্ৰত ৰেল ষ্টেচনটোৰ পূব প্ৰান্তত এখন ৰেলৱে উৰণ সেতু নিৰ্মাণৰ বাবেও আহান জনোৱা হয়। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত নৱনিযুক্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি স্থান সম্পৰ্কীয় পত্ৰ প্ৰদানৰ অনুষ্ঠানটো আজি ঢকুৱাখানাৰ গণেশ গগৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে, ঢকুৱাখানা সমাজ জিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথৰ লগতে সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। অনুষ্ঠানত ঢকুৱাখানাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, নৱনিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলে ভাগ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
সদৌসম উকিল সন্থাই ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদস্য উকিল সন্থাৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে নিজাববীয়াকৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই সমিতিখনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ফৌজদাৰী গোচৰৰ লগতে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা তিনিখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন পৰ্যালোচনা কৰিব আৰু এই ক্ষেত্ৰত সময়োপযোগী সিদ্ধান্ত ল'ব। সদৌসম উকিল সন্থাৰ সভাপতি শৈলেন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে এই কথা প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে বিশেষজ্ঞ সমিতিখনে প্ৰয়োজন সাপেক্ষে চৰকাৰী পক্ষই কিবা সহায় বিচাৰিলেও সহযোগিতা আগবঢ়াব। জ্যেষ্ঠ অধিবক্তা কমল আগৰৱালা, ডেভিড লেজাৰ, শৈলেন্দ্ৰ দাস, অজিত বৰগোহাঁই, জিয়াউল কামাৰ, আনন্দ কুমাৰ ভূঞা, মানস শৰণীয়া, ৰমেশ কুমাৰ জৈন আৰু বিজন মহাজনক উপদেষ্টা, দীপক কুমাৰ দাস আৰু শান্তনু খাউণ্ডক আহ্বায়ক আৰু সাতগৰাকী অধিবক্তাক সদস্য হিচাপে লৈ এই বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছে। সদৌসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা 2025ৰ প্ৰাপক হিচাপে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণৰ নাম ঘোষণা কৰিছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে আজি প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰাপকগৰাকীৰ নাম ঘোষণা কৰে। 27 ডিচেম্বৰত গোৱালপৰীয়া লোকগীতৰ শিল্পীগৰাকীৰ মৃত্যুদিনটোত গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত দিনৰ 11 বজাত লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰসাৰত বৰঙণি আগবঢ়োৱা একোগৰাকী ব্যক্তিক প্ৰতিবছৰে সদৌসম ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি 2 বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ উৎসৱ উদযাপন সমিতিৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলা টি20 শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমৰ YS ৰাজশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 5খন খেলৰ শৃংখলাটোত ঘৰুৱা দলটো 1-0 ব্যৱধানত আগবাঢ়ি আছে। হৰমনপ্ৰীত কৌৰ নেতৃত্বত ভাৰতীয় দলটোৱে যোৱা দেওবাৰে বিশাখাপট্টনমতে অনুষ্ঠিত প্ৰথমখন টি20 খেলত শ্ৰীলংকাক 8 উইকেটত পৰাস্ত কৰিছিল। যোৰহাট জিলাৰ টিয়ক গৰিয়াপথাৰ চাংমাই গাঁও নিবাসী প্ৰণৱজ্যোতি বৰুৱাৰ আজি পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 47 বছৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীত উত্তেজনা অব্যাহত। হিংসাত্মক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত আজি এজন লোকৰ মৃত্যু। কাৰ্বি পাহাৰত অনিৰ্দিষ্টকাললৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ উদ্যমী মহিলাসকলক চেক বিতৰণ। কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পডকাষ্ট আৰম্ভ। আজি প্ৰথমটো অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ। আৰু ভাৰত শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি20 শৃংখলাৰ আজি বিশাখাপট্টনমত দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব।